নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সংক্ৰান্তত বিশেষ অনুসন্ধানকাৰী গোটৰ তদন্ত সঠিক দিশত আশানুৰূপভাৱে আগবাঢ়িছে আৰু অহা 17 ছেপ্টেম্বৰৰ ভিতৰত SIT অভিযোগনামা দাখিল কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীত কালি সন্ধিয়া এটা অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে জুবিন গাৰ্গক ন্যায় দিবলৈ সমৰ্থ হ'ব বুলি SIT-ৰ আত্মবিশ্বাস আছে। তেওঁ লগতে ৰাজ্য চৰকাৰে ছিংগাপুৰ কৰ্তৃপক্ষৰ পৰা কালি জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ বিস্তৃত প্ৰতিবেদন লাভ কৰিছে বুলিও প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ লগতে ছিংগাপুৰ কৰ্তৃপক্ষই শিল্পীগৰাকীৰ টেক্সিকলজী প্ৰতিবেদনো প্ৰেৰণ কৰিছে।
ছিংগাপুৰে আনুষ্ঠানিকভাৱে অসম চৰকাৰলৈ ফাইনেল পষ্টমৰ্টেম ৰিপৰ্ট তেওঁলোকে পঠিয়াই দিছে। ছিংগাপুৰৰ টক্সিকলজী ৰিপৰ্ট মৃত্যুৰ 5 মিনিটৰ ভিতৰতে ব্লাড ছেম্পল লৈছিল, গতিকে সেইটো বহুত বেছি অথেণ্টিক হয়। আজি মোক আমাৰ অফিচাৰসকলে জনোৱা মতে ছিংগাপুৰ চৰকাৰে এমলেট মিউচুৱেল লিগেল এছিষ্টেঞ্চ প্ৰীতিৰ অধীনত আমাক তেওঁলোকে পষ্টমৰ্টেম ৰিপৰ্ট সাগৰৰ লগত জড়িত তেওঁলোকৰ নীতি নিয়মসমূহৰ বিশদ বিৱৰণ আৰু টক্সিকলজী ৰিপৰ্ট তিনিটাই আমাক পঠাই দিছে, যিটোৱে আমাৰ ইনভেষ্টিগেশ্যনত বহুতখিনি সহায় হ'ব।
জুবিন গাৰ্গৰ যোৱা 19 ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ পাছত ছিংগাপুৰ চিকিৎসালয়তে প্ৰথমটো মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল। ইয়াৰ পাছত 23 ছেপ্টেম্বৰত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৰণোত্তৰ পৰীক্ষা কৰা হয়। অসম প্ৰকাশন পৰিষদ আৰু সদ অসম পুথি প্ৰকাশক তথা বিক্ৰেতা সন্থাৰ উদ্যোগত লখিমপুৰ কমাৰ্চ কলেজৰ স্পৰ্টছ কমপ্লেক্সত ভাষা সাহিত্য সংস্কৃতিৰ এলানি আকৰ্ষণীয় কাৰ্যসূচীৰে আজিৰে পৰা 10 দিনীয়াকৈ অসম গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। আজি বিয়লি শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডঃ ৰণোজ পেগুৱে গ্ৰন্থমেলাখন উদ্বোধন কৰিব। পশ্চিমবংগৰ বিশিষ্ট সাহিত্যিক বিনোদ ঘোষাল বিশেষ অতিথিৰূপে উপস্থিত থাকিব। উদ্বোধনী সভাত বিধায়ক মানৱ ডেকা, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অৰূপ জ্যোতি চৌধুৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ বিভাস চৌধুৰী আৰু লখিমপুৰ জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি উপস্থিত থাকিব। গ্ৰন্থমেলাৰ দিনকেইটাত ভাষা, সাহিত্য, সংস্কৃতি, ইতিহাস আদি বিভিন্ন বিষয় সামৰি আলোচনাচক্ৰ অনুষ্ঠিত হ'ব। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত কালি চৌকিডিংগী খেলপথাৰত সাংসদ খেল মহোৎসৱ শুভাৰম্ভ কৰা হয়। ডিব্ৰুগড় লোকসভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মহোৎসৱৰ শুভাৰম্ভ কৰে। ডিব্ৰুগড় ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়াৰ পৌৰহিত্যত অনুষ্ঠিত শুভাৰম্ভণি অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকন, বিধায়ক চক্ৰধৰ গগৈ, তেৰচ কোৱালা, সুৰেণ ফুকন, সঞ্জয় ফুকন, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৌকত পাত্ৰ, উপমেয়ৰ উজ্জ্বল ফুকন আৰু ভাৰতীয় জনতা পাৰ্টীৰ বহু সংখ্যক বিষয়ববীয়া তথা কৰ্মীসকল উপস্থিত থাকে। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক নগেন শইকীয়াক আজি অসম সাহিত্য সভাৰ সদসী বৰেণ্য সন্মান প্ৰদান কৰিব। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীত পৌৰহিত্যত হ'বলগীয়া এই অনুষ্ঠানত ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ ৰামেশ্বৰলাল চহৰীয়া সংহতি ভৱনত অধ্যাপক নগেন শইকীয়া প্ৰবৃদ্ধ সন্মান সদসী বৰেণ্য প্ৰদান কৰিব। অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়, ডিব্ৰুগড় জিলা সাহিত্য সভা আৰু ডিব্ৰুগড় সাহিত্য সভাৰ সহযোগত হ'বলগীয়া অনুষ্ঠানটোত ডঃ বসন্ত কুমাৰ গোস্বামী, ডঃ সমুদ্ৰ গুপ্ত কাশ্যপ, ডঃ পীতাম্বৰ দেৱগোস্বামী, ডঃ জিতেন হাজৰিকা, ডঃ অজিমা ঝা, ডঃ জ্যোতিপ্ৰসাদ শইকীয়া, ডঃ অৰূপ জ্যোতি চৌধুৰী, ডঃ মহাদেৱ পাটগিৰি, ডঃ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ, ডঃ জিৎ সিংহানিয়া, ডঃ হিতেশ ডেকা, ডঃ নিৰোদ কুমাৰ বৰুৱাকে ধৰি বহুকেইগৰাকী গণ্য মান্য ব্যক্তিৰ উপস্থিতিত স্বনামধন্য সাহিত্যিকগৰাকীলৈ এই বিৰল সন্মান আগবঢ়োৱা হ'ব। যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে মিজোৰামৰ বিভিন্ন সেৱাৰ বিষয়াৰ বাবে বাঁহভিত্তিক প্ৰশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। বৰ্ষাৰণ্য প্ৰতিষ্ঠানৰ অন্তৰ্গত মিজোৰামৰ আইজলত থকা বাঁহ আৰু বেত গৱেষণা কেন্দ্ৰত ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অৰ্থ সহযোগত আয়োজন কৰা এই প্ৰশিক্ষণত মিজোৰাম চৰকাৰৰ বিভিন্ন বিভাগ যেনে কৃষি, উদ্যান, শস্য, পৰ্যটন, পশুপালন আৰু পশু চিকিৎসা, মাটি আৰু পানী সংৰক্ষণ, পৰিকল্পনা, বাঁহ উন্নয়ন সংস্থা, ঔষধ আৰু উদ্ভিদ বোৰ্ড, শিক্ষা বিভাগ, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আদি বিভাগৰ 30 গৰাকী বিষয়া পৰ্যায়ৰ প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰে। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি পুৱা 9 বজাত।